হিতোপদেশ 30 অধ্যায়। জাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা এই মানুহে ইথিয়েল আৰু অকালত ঘোষণা কৰে, যিকোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্য জাতিৰ বুজা শক্তি মোৰ নাই, আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰজনাৰ বিষয়েও জ্ঞান পোৱা নাই। কোন স্বৰ্গলৈ উঠি গৈছিল আৰু নামি আহিছিল, কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল, কোনে জলসমূহক বান্ধি লুকুৱাই ৰাখিছিল, কোনে পৃথিৱীৰ সকলো সীমা স্থাপন কৰিছিল, তেওঁ নাম কি আৰু তেওঁৰ পুত্ৰৰ নাম কি নিশ্চয় তুমি জানা। ঈশ্বৰৰ প্ৰতিটো বাক্য প্ৰমাণিত, তেওঁ আশ্ৰয় লোৱাসকলৰ তেওঁৰ ঢাল হয়। তেওঁ বাক্যৰ লগত একো যোগ নিদিবা, নহ'লে তেওঁ তোমাক তিৰস্কাৰ কৰিব আৰু তুমি মিছলীয়া বুলি প্ৰমাণিত হবা। মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ, মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহবা। অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা, মোক দৰিদ্ৰ নাইবা ধনবান নকৰিবা, কেৱল মোৰ প্ৰয়োজনীয় আহাৰ মোক দিয়া, কাৰণ মোৰ যদি অতিৰিক্ত থাকে তেনেহ'লে মই তোমাক অস্বীকাৰ কৰিম আৰু কম জিহুৱানো কোন, বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ তেনেহ'লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্ৰ কৰিম। দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা, কৰিলে তেওঁ তোমাক হাও দিব আৰু তুমি দোষী বুলি গণিত হবা। এটা বংশ আছে যি নিজৰ পিতৃক হাও দিয়ে আৰু নিজৰ মাতৃক মহিমামণ্ডিত নকৰে, সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ, কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে। সেই বংশৰ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে। তেওঁলোক এক বংশ যিসকলৰ দাঁত তৰোৱালৰ দৰে আৰু গালৰ হাড় চুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰসকলক আৰু মানুহৰ মাজৰ পৰা অভাৱীসকলক গ্ৰাস কৰিব পাৰে। জোকৰ দুজনী জীয়েক আছে, দিয়া দিয়া বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় যথেষ্ট হ'ল। চিউল বাজি তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাটোৰ হোৱা মাটি, আৰু জুয়ে কেতিয়াও নকয় যথেষ্ট হ'ল। যি চকুৱে নিজৰ পিতৃক উপহাস কৰে আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘীণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ'ব আৰু সগুণে তেওঁক খাব। ইয়াত তিনিটা বিষয় আছে যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ। ইগলে আকাশত উৰে, সাপে শিলত বগায়, জাহাজে সমুদ্ৰৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱন ধাৰণ কৰে, এইদৰে বিবিচাৰণী পথ তেওঁ খায় আৰু মুখ মচে আৰু কয় মই কোনো ভুল কৰা নাই। তিনিটা বিষয়ত পৃথিৱী কঁপে আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি। যেতিয়া এজন দাস ৰজা হয় আৰু এজন মূৰ্খই আহাৰ খাই তৃপ্ত হয়, ঘিনলগীয়া মহিলাই যেতিয়া বিবাহ হয় আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিণীৰ স্থান লয়, পৃথিৱীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে তথাপিও সেইবোৰ বহুত জ্ঞানী, পৰুৱা শক্তিশালী প্ৰাণী নহয় তথাপি সিহঁতে গ্ৰীষ্মকালত সিহঁতৰ আহাৰ যুগুত কৰে, চাফন পশু শক্তিমান জীৱ নহয় তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে, হৰিংবোৰৰ ৰজা নাথাকে তথাপি সিহঁত সকলোৱে শ্ৰেণী অনুসাৰে অতিক্ৰম কৰে, যেথিক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে, নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে। চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণত গৌৰৱ কৰে। জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে। বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী আৰু সৈন্যসকলৰ কাষত থকা ৰজা, তুমি যদি অজ্ঞানী হোৱা তেনেহ'লে তুমি নিজকে প্ৰশংসা কৰা, বা যদি তুমি কুকল্পনা কৰা তেনেহ'লে তোমাৰ মুখত তোমাৰ হাত দিয়া। যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয় আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে কুদ্ধে বিবাদ সৃষ্টি কৰে।